প্রথম থিসলনিকিয়া অধ্যায় তিনি। তার কারণে আমি আর সহিব নোৱাৰি, আথিনি নগৰত অকলেই থাকিবলৈ ভাল দেখি।
সেইবোৰ ক্লেশত তোমালোকৰ কোনেও যেন চঞ্চল নহয়, এইকাৰণে তোমালোকক সুস্থিৰ কৰিবলৈ আৰু তোমালোকৰ বিশ্বাসৰ কথাত তোমালোকক আশ্বাস দিবলৈ খ্ৰীষ্টৰ শুভবাৰ্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ ভাই যি তিমথিয় তেওঁক তোমালোকৰ ওচৰলৈ পঠাইছিলোঁ। কাৰণ আমি ক্লেশৰ নিমিত্তেই নিযুক্ত হৈছো, ইয়াক তোমালোকে নিজে জানা।
কিয়নো আমালৈ ক্লেশ ঘটিব বুলি আগেয়ে আমি তোমালোকৰ লগত থাকোঁতেই কৈছিলো, পাছে সেইদৰেই ঘটিল আৰু তোমালোকে তাক জানা। সেইকাৰণেই ময়ো আৰু সহিব নোৱাৰি, কিজানি পৰীক্ষকে তোমালোকৰ পৰীক্ষা কৰোঁতে আমাৰ পৰিশ্ৰম ব্যৰ্থ হয়, এইকাৰণে তোমালোকৰ বিশ্বাস জানিবলৈ পঠাইছিলো।
কিন্তু এতিয়া তিমথিয়ই তোমালোকৰ তাৰ পৰা আমাৰ ইয়ালৈ আহি তোমালোকৰ বিশ্বাস আৰু প্ৰেমৰ কথা আৰু আমি যিদৰে তোমালোকক দেখিবলৈ বৰ ইচ্ছা কৰোঁ, তোমালোকেও যে সেইদৰে আমাক দেখিবলৈ বৰ ইচ্ছা কৰি আমাক সদায় ভালমতে সুঁৱৰি আছা।
এই সকলোৰে সুসংবাদ আনিলত, হে ভাইবিলাক, আমি তোমালোকৰ বিশ্বাসৰ দ্বাৰাই আমাৰ সকলো দুখ আৰু ক্লেশত তোমালোকৰ বিষয়ে সান্ত্বনা পালো। কিয়নো এতিয়া যদি তোমালোকে প্ৰভুত থিৰে আছা, তেনেহলে আমি জিলো। আমি যেন তোমালোকৰ মুখ দেখিবলৈ পাওঁ আৰু তোমালোকৰ বিশ্বাসৰ অভাৱ যেন পূৰ কৰিব পাৰোঁ, এইকাৰণে দিনে ৰাতিয়ে অধিক পৰিমাণে প্ৰাৰ্থনা কৰি কৰি আমি নিজ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ কাৰণে যি সকলো আনন্দেৰে আনন্দিত হৈছো, সেই সকলো আনন্দৰ প্ৰতিদান স্বৰূপে তোমালোকৰ কাৰণে ঈশ্বৰক কি ৰূপ ধন্যবাদ দিব পাৰোঁ।
আমাৰ পিতৃ ঈশ্বৰে স্বয়ং আৰু আমাৰ প্ৰভু যীশুৱে তোমালোকলৈ আমাৰ পথ সুগম কৰক। আৰু আমাৰ প্ৰভু যীশু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেওঁৰ সেই আগমনৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত তেওঁ যেন তোমালোকৰ মন পবিত্ৰতাত নিৰ্দোষীৰূপে থিৰ কৰে, এই নিমিত্তে তোমালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলোলৈকো প্ৰভুৱে তোমালোকৰ প্ৰেম বঢ়াই বঢ়াই উপচাই পেলাওক।